বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ লগত আছে সঞ্জীৱনী পাঠক। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জিনোম ইণ্ডিয়া প্ৰকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্য উৰিষ্যাত উপস্থিত হৈছে। মহাকুম্ভ 2025ৰ বাবে উৎসৰ্গীকৃত আকাশবাণীৰ কুম্ভবাণী চেনেল কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মুকলি কৰা হ'ব। পৰীক্ষা পে চৰ্চা 2025ৰ অষ্টম সংস্কৰণৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ পৰা 2,70,00,000ৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছে। আৰু মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰতৰ তাৰকা ষ্টাটলাৰ এইচ এছ প্ৰণয় চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হয়। বিভিন্ন গোলকীয় সমস্যা সমাধানৰ বাবে বিশ্বই ভাৰতৰ মুখলৈ চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত জিনোমিক্স ডাটা কনক্লেভত প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা ভিডিঅ' বাৰ্তাযোগে উল্লেখ কৰে যে জিনোম ইণ্ডিয়া প্ৰকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে। তেওঁ উল্লেখ কৰে যে জৈৱ অৰ্থনীতিয়ে বহনক্ষম উন্নয়নৰ গতি প্ৰদান কৰিছে। বিগত 10 বছৰত দেশত জৈৱ অৰ্থনীতিৰ বিকাশ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। তেওঁ কয় যে 2014 চনত দেশত জৈৱ অৰ্থনীতিৰ মূল্য আছিল $10 বিলিয়ন, এতিয়া ই $150 অধিক বৃদ্ধি পাইছে। শ্ৰীমোদীয়ে কয় যে যোৱা 10 বছৰত দেশত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। তেওঁ আৰু কয় যে দেশৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে কোটি কোটি লোকক বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্য উৰিষ্যাত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যখনৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰাজ্যপাল হৰিবাবু কাম্ভাম্পতি আৰু মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ 18 সংখ্যক প্ৰৱাসী ভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিব। ভুৱনেশ্বৰৰ জনতা ময়দানত কেন্দ্ৰীয় আৰু উৰিষ্যা চৰকাৰৰ যুটীয়া উদ্যোগত অনুষ্ঠিত প্ৰৱাসী ভাৰতীয় সন্মিলনত 75খন দেশৰ প্ৰায় 6,000 প্ৰৱাসী ভাৰতীয়ই অংশগ্ৰহণ কৰে। এই সন্মিলনতে ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা 17গৰাকী প্ৰৱাসী ভাৰতীয়ক প্ৰৱাসী ভাৰতীয় সন্মান আগবঢ়াব। এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজ উপভোগ কৰিবলৈ প্ৰায় 10,000 বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। এই বিশেষ অতিথিসমূহৰ ভিতৰত আছে পঞ্চায়ত গাঁও প্ৰধান, দুৰ্যোগ সাহায্য কৰ্মী, জলযোদ্ধা, হস্ততাঁত আৰু হস্তশিল্পৰ শিল্পীসকল, মন কী বাতৰ অংশগ্ৰহণকাৰীসকল, মাই ভাৰতৰ স্বেচ্ছাসেৱীসকল, উত্তৰ পূব ভাৰতৰ অতিথিসকল আৰু ষ্টাৰ্ট আপৰ সদস্যসকল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে আমন্ত্ৰিত অতিথিসকলৰ একাংশই আত্মসহায়ক গোটৰ জৰিয়তে আয় আৰু কৰ্মসংস্থাপন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰি আছে। পেৰা অলিম্পিক দলৰ সদস্য, দবা অলিম্পিয়াডৰ মেডেল বিজয়ী, বিশ্ব ব্ৰিজ গেমছৰ ৰূপৰ পদক বিজয়ী আৰু স্নুকাৰ বিশ্ব চেম্পিয়নশ্বিপৰ সোণৰ পদক বিজয়ীসকলকো বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে এই বিশেষ অতিথিসকলে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ, প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু দিল্লীৰ অন্য বিশেষ স্থানসমূহ পৰিদৰ্শন কৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে শক্তিৰ ক্ষেত্ৰত ভাৰত আমদানিকাৰী দেশৰ পৰা ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ'ব লাগিব। মধ্যপ্ৰদেশৰ পিঠামপুৰত নেশ্যনেল অট'মটিভ টেষ্ট ট্ৰেকত আয়োজিত অনুষ্ঠানত তেওঁ কয় যে ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে। হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন বুলি অভিহিত কৰি তেওঁ কয় যে চৰকাৰ আৰু বিভিন্ন অট'মোবাইল কোম্পানীসমূহে এই ক্ষেত্ৰত কাম কৰি আহিছে। দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অট'মোবাইল উদ্যোগৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই খণ্ডত 4,05,00,000তকৈও অধিক কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে। ছত্তীশগড়ৰ সুকমা জিলাত আজি নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। আমাৰ সংবাদদাতাই জনোৱা মতে সুকমা আৰু বিজাপুৰ জিলাৰ সীমান্তৰ এখন অৰণ্যত নিৰাপত্তাৰক্ষীয়ে মাওবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত এই সংঘৰ্ষৰ সূত্ৰপাত হয়। জিলাৰ ৰিজাৰ্ভ গাৰ্ড, বিশেষ টাস্ক ফৰ্চ আৰু কোবৰা কামাণ্ডোৱে চলোৱা এই অভিযানত 3জন মাওবাদী নিহত হয়। বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাই আজি দলৰ দিল্লী নিৰ্বাচন পৰিচালনা সমিতিৰ সৈতে বৈঠকত মিলিত হয়। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত বিধানসভা নিৰ্বাচনৰ বাবে দলৰ কৌশলসমূহ বিবেচনা কৰা হয়। এই বৈঠকত দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ সাচদেৱ, দলৰ ভাৰপ্ৰাপ্ত কৰ্মী বিজয়ন্ত জয় পাণ্ডাৰ লগতে অন্যান্য নেতাসকল উপস্থিত থাকে। শ্ৰীসাচদেৱে কয় যে এই বৈঠকত নাড্ডাই নিৰ্বাচনৰ প্ৰস্তুতিৰ মূল্যায়ন কৰি পৰামৰ্শ আগবঢ়ায়। তেওঁ দিল্লীত আপে অবৈধ ভোটাৰৰ পঞ্জীয়নৰ চেষ্টা কৰিছে বুলি অভিযোগ তোলে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
মহাকুম্ভ 2025ৰ বাবে উৎসৰ্গীকৃত আকাশবাণীৰ কুম্ভবাণী চেনেল কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মুকলি কৰা হ'ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেনেল মুকলি কৰিব। কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰণ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানেও এই মুকলি অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কুম্ভ মংগল ধুন মুকলি কৰিব। এই চেনেলটোৱে কাইলৈৰ পৰা অহা 26 ফেব্ৰুৱাৰীলৈ মহাকুম্ভ মেলাৰ সকলো কাৰ্যসূচী পুৱা 5:55ৰ পৰা নিশা 10:05লৈ প্ৰচাৰ কৰিব। পৰীক্ষা পে চৰ্চা 2025ৰ অষ্টম সংস্কৰণৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ পৰা 2,70,00,000ৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছে। অনলাইন পঞ্জীয়নৰ বাবে যোৱা মাহৰ 14 তাৰিখে মুকলি কৰা মাই গভ পৰ্টেলটো চলিত মাহৰ 14 তাৰিখলৈ খোলা থাকিব। শিক্ষা মন্ত্ৰালয়ে জনায় যে পৰীক্ষা সম্পৰ্কীয় মানসিক চাপক শিক্ষণ আৰু উদযাপনৰ উৎসৱলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধবজাবাহী কাৰ্যসূচী পৰীক্ষা পে চৰ্চাই দেশজোৰা আন্দোলন হিচাপে আগবাঢ়ি গৈছে। এই কাৰ্যসূচীৰ ব্যাপক জনপ্ৰিয়তাই ছাত্ৰ ছাত্ৰীৰ মানসিক সুস্থতা আৰু পৰীক্ষাৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলাৰ কথাই আলোকপাত কৰে। আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে জাতিৰ ভিত্তিত জনসাধাৰণৰ মাজত বৈষম্য সৃষ্টি কৰিছে বুলি বিজেপিয়ে অভিযোগ তোলে। নতুন দিল্লী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰৱেশ বাৰ্মাই সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰি কয় যে বিগত 11 বছৰত আপ চৰকাৰে দিল্লীৰ বাবে একোৱেই কৰা নাই। অৰবিন্দ কেজৰিৱালে খেতিয়কসকলক কেন্দ্ৰ চৰকাৰৰ পি এম কিষাণ নিধি আঁচনিৰ সুবিধাৰ পৰাও বঞ্চিত কৰা বুলি তেওঁ অভিযোগ তোলে। কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী দুৰ্গা দাস উইকে আজি মিজোৰামত কয় যে উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ দ্ৰুত উন্নয়ন আৰু ইয়াৰ লোকসকলৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আইজলত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰা শ্ৰী উইকে কয় যে জনজাতীয় সম্প্ৰদায়ৰ সামগ্ৰিক উন্নয়ন আৰু সমৃদ্ধিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। দেশজুৰি একলব্য আদৰ্শ আৱাসিক বিদ্যালয় প্ৰতিষ্ঠাৰ জৰিয়তে সকলো জনজাতীয় শিক্ষাৰ্থীক মানসম্পন্ন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় ৰাজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে আয় বৃদ্ধি আৰু সংস্থাপনৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতি শক্তিশালী মাধ্যম হৈ পৰিছে। নতুন দিল্লীত আজি জৈৱিক উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অষ্টম সংস্কৰণ মুকলি কৰি তেওঁ কয় যে জৈৱিক কৃষিৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্তমান জৈৱিক সামগ্ৰীৰ ৰপ্তানি মূল্য 6,000 কোটি টকা আৰু অহা বছৰত এই মূল্য 20,000 কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰতৰ শ্বাটলাৰ এইচ এছ প্ৰণয় চীনৰ লিচি ফেঙৰ হাতত 8-21, 21-15, 21-23 ব্যৱধানত পৰাজিত হয়। ইয়াৰ পূৰ্বে মহিলাৰ ত্ৰিশা জেল্লি আৰু গায়ত্ৰী গোপীচন্দৰ যুটিটো প্ৰতিযোগিতাৰ 16 ৰাউণ্ডত চীনৰ ঝাং চুচিয়ান আৰু জিয়া ইফানৰ যুটিৰ হাতত 21-15, 18-21, 19-21 ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। মহিলাৰ একক শাখাত আজি সন্ধিয়া ভাৰতৰ মালবিকা বাঞ্চৰে চীনৰ হান ইউৰ মুখামুখি হ'ব। চেন্নাইত আজি ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল 2024-25 সন্ধিয়া 7:30 বজাত ওড়িশাৰ বিৰুদ্ধে চেন্নাই এফ চি অৱতীৰ্ণ হ'ব। এই প্ৰতিযোগিতাত চেন্নাইয়ে ওড়িশাৰ বিৰুদ্ধে সফলতা লাভ কৰিবলৈ চেষ্টা কৰিব, কিয়নো যোৱা বছৰ তেওঁলোকে 3-2 গ'লত জয়লাভ কৰিছিল। ইপিনে ওড়িশা এফ চিয়ে শেহতীয়াকৈ এফ চি গোৱাৰ বিৰুদ্ধে পৰাজয়বৰণ কৰাৰ পৰা উভতি আহিবলৈ চেষ্টা কৰিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জিনম ইণ্ডিয়া প্ৰকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্য ওড়িশাত উপস্থিত হৈছে। মহাকুম্ভ 2025ৰ বাবে উৎসৰ্গীকৃত আকাশবাণীৰ কুম্ভবাণী চেনেল কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মুকলি কৰা হ'ব। পৰীক্ষা পে চৰ্চা 2025ৰ অষ্টম সংস্কৰণৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ পৰা 2,70,00,000ৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছে। আৰু মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰতৰ তাৰকা শ্বাটলাৰ এইচ এছ প্ৰণয় চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।